মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ এটা নতুন পাঠ আগবঢ়াইছোঁ। পাঠটোৰ নাম হৈছে যাত্ৰিকৰ যাত্ৰা। যাত্ৰিকৰ যাত্ৰা হৈছে এখন উপন্যাস। মূল পাঠটো হৈছে জন বনিয়ানৰ দ্য পিলগ্ৰিমেজ প্ৰগ্ৰেছৰ নাথান ব্ৰাউনে কৰা অনুবাদ হৈছে যাত্ৰিকৰ যাত্ৰা। এইখন অৰুণোদয়ত 1848 চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ হৈছিল। 1857 চনত গ্ৰন্থাকাৰে প্ৰকাশ পোৱা যাত্ৰিকৰ যাত্ৰা হৈছে এখন উপন্যাস। আমি উপন্যাসৰ যিবিলাক লক্ষণ আছে বা উপাদান আছে সেই সকলোবিলাক যাত্ৰিকৰ যাত্ৰাত বিচাৰিলে নাপাওঁ, কাৰণ এইখন অৰুণোদয়ত লিখা এখন উপন্যাস যি বাটটোহে কাটি দিছে আৰু পৰৱৰ্তী সময়তহে আমাৰ অসমীয়া উপন্যাসে এটা সম্পূৰ্ণ ৰূপ পৰিগ্ৰহণ কৰিছিল। গতিকে আমাক এটা ধাৰণা দিছে যে অৰুণোদয়ত কেনেকৈ কোনটো শৈলীৰে এখন উপন্যাস ৰচনা কৰাৰ প্ৰচেষ্টা চলিছিল। গতিকে তোমালোকে মনত ৰাখিবা, জন বনিয়ানৰ দ্য পিলগ্ৰিমেজ, মই বানানটো কৈ দিছোঁ, PILGRIMEWS প্ৰগ্ৰেছ, PROGRESS, এইখনৰ অনুবাদ কোনে কৰিছিল? নাথান ব্ৰাউনে। আৰু অনুবাদ কৰোঁতে কি নাম দিছিল? যাত্ৰিকৰ যাত্ৰা। এই কথাখিনি তোমালোকে আৰম্ভণিতে জানি ল'বা। তাৰপিছত তোমালোকে মই যিটো পাঠ গুগল ক্লাছৰুমত দিছোঁ তোমালোকে সেইটো লিখি ল'বও পাৰিবা, কিন্তু ভুল হোৱাৰ মানে ভুল হ'ব পাৰে, সেইকাৰণে পাৰিলে প্ৰিণ্ট উলিয়াই ল'বা, কাৰণ যিহেতু আমি কিতাপখন পোৱা নাই। গতিকে তোমালোকক এতিয়ালৈকে মই যিকেইটা পাঠ দি আছোঁ তোমালোকে গোটেইকেইটা পাঠৰ প্ৰিণ্ট উলিয়াই ষ্টেপুল মাৰি যাবা যাতে এখন কিতাপৰ আকাৰ লয়। তাতে মই দিয়া নোটবিলাকো তাত তেনেকৈ তোমালোকে প্ৰিণ্ট উলিয়াই যদি বনাই যোৱা তেতিয়াহ'লে এখন কিতাপৰ আকাৰ ল'ব, যিটো তোমালোকৰ পৰীক্ষা দিওঁতে সুবিধা হ'ব বা ভৱিষ্যতলৈও নোপোৱা পাঠ কিছুমান সংগ্ৰহ কৰা হ'ব। মই পাঠটো দিছোঁ কিন্তু তোমালোকে সন্মুখত পাঠটো মেলি ল'ব লাগিব, তেতিয়াহে তোমালোকে বুজিব পাৰিবা। ইয়াত আমাৰ যিটো অংশ পঢ়িবলৈ দিছে তাত এনেকৈ আৰম্ভ হৈছে, এই জগতৰ অৰণ্যৰ মাজত মই ফুৰি যাওঁতে যি এখন ঠাইত এটা গাত আছিল এনে ঠাই পালোহি। আমি দেখিছোঁ যে আৰম্ভণিৰ পৰা আমি যিমানখিনি গদ্যৰ উদাহৰণ পাই আহিলোঁ তাৰ তুলনাত আমাৰ অসমীয়া গদ্যই অৰুণোদয়ৰ সময়ছোৱাত এটা গতি লাভ কৰিছিল। গতিকে ভালেমানখিনি আমাৰ কথিত শব্দবিলাকৰ ওচৰ চপা আমি উদাহৰণ ইয়াত পাম। এই জগতৰ অৰণ্যৰ মাজত মই ফুৰি যাওঁতে বুলি লিখোঁতে মানে আমি এতিয়া ঘূৰি ফুৰোঁতে বুলি ক'ম, তেওঁলোকে তেতিয়া ঘূৰি ফুৰা শব্দটো নাই, তেতিয়া ফুৰি যাওঁতে, যাওঁতে লিখোঁতে বৰ্গীয়াজত আকাৰ আৰু ওপৰত চন্দ্ৰবিন্দু দিছে। যাওঁতে যি এখন ঠাইত, যিটো আমি অন্তস্থযত হস্ৰীকাৰ দিওঁ ইয়াত বৰ্গীয়াজত হস্ৰীকাৰ দিছে, যি এখন ঠাইত এটা গাত আছিল, গাতটো ওপৰত চন্দ্ৰবিন্দু দিছে, গাত আছিল, আছিলটো আকৌ প্ৰথম স্বৰ সলনি প্ৰথম স্বৰ লিখিছে, আমি দ্বিতীয় স্বৰ লিখোঁ, আছিল এনে ঠাই পালোহি, তাতে পৰি শুই থাকোঁতে লিখোঁতে আমি তালব্য স দিওঁ, ইয়াত দন্ত্য সত হস্ৰকাৰ দিছে, শুই থাকোঁতে এক সামাজিক দেখিলোঁ, মানে শুই থাকোঁতে এটা সপোন দেখিলে, গাত ফটা আমি ফটা চিটা বুলি কওঁ, ইয়াত ফটা চটা আমি কাপোৰ কওঁ, ইয়াত কাপৰ আছে, কাপৰ পিন্ধি আপোনাৰ ঘৰৰ ফাললৈ পিঠি দি হাতত এখন পুঠি ধৰি পিঠিত বৰ গধুৰ বুকুচা বন্ধা থিয় হৈ থকা এটা মানুহক দেখিলোঁ, পিঠিত বোজা লৈ থকা তাৰমানে এটা থিয় হৈ থকা মানুহক দেখিলে, বুকু চাহ বন্ধা বুলি কৈছে। তাক চাই থাকোঁতে পুথি মেলি পঢ়িবৰ দেখিলোঁ। তাক চাই থাকোঁতে পুথি মেলি কিতাপ মেলি পঢ়িবৰ আমি ধৈৰ্য দিওঁ, ইয়াত হ দিছে, হস্ৰিকাৰ উপতৰেপ দিছে, পঢ়িবৰ দেখিলোঁ। আৰু পঢ়ি চাই সি কঁপি কঁপি কান্দিবলৈ ধৰিলে। পাছে আৰু নিজম দি থাকিব নোৱাৰাত সি বৰ অসন্তোষ মাতেৰে এটাহ পাৰি বুলিলে, মই কি মৰিম। আৰু তেনেকৈ থাকোঁতে তেওঁ দেখিলে আৰু পঢ়ি চাই সি কঁপি কঁপি কান্দিবলৈ ধৰিলে। তাক মানে অধ্যয়ন কৰিলে, মানুহটোক অধ্যয়ন কৰি পেলাই দেখিলে যে সি কঁপি কঁপি কান্দিবলৈ ধৰিছে। পাছে আৰু নিজম দি মানে মনে মনে থাকিব নোৱাৰাত, নোৱাৰাটো কেনেকৈ লিখিছে, নটোকাৰে নো আ চৰিয়ৰ পিছৰ আটো দিছে, আ ৰা ত নোৱাৰাত সি বৰ অসন্তোষ মাতেৰে এটাহ পাৰি বুলিলে, মই কি মৰিম, মই মৰিম নেকি এতিয়া, এইবুলি চিঞৰি উঠিল। এটাহ পৰা মানে চিঞৰি উঠিল। এনে অৱস্থা হ'লত সেই মানুহঘৰলৈ গৈ আপোন ল'ৰা তিৰোতাই নো বুজিবলৈ যিমানলৈকে পাৰিছিল আপোনাৰ পেটত দুখ দমন কৰি ৰাখি থৈছিল। এনে অৱস্থা হ'লত সেই মানুহঘৰলৈ গৈ হেনো আপোন নিজৰ ল'ৰা তিৰোতাই নো বুজিবলৈ, আমি নুবুজিবলৈ বুলি দিওঁ নহয় ইয়াত, নো তাৰমানে নো বুজোঁতেই বা বুজিবলৈ চেষ্টা কৰাৰ আগতেই নো দন্ত্যানত হচুকাৰ দিছে, নো বুজিবলৈ যিমানলৈকে পাৰিছিল, যিমানটো প্ৰজ্ঞাজ দিছে, যিমানলৈকে পাৰিছিল চটো প্ৰথম চ দিছে পাৰিছিল আপোনাৰ পেটত দুখ দমন কৰি ৰাখি থৈছিল, মানে যিমান পাৰি ঘৰৰ পৰিয়ালে মানুহজনক দেখি নিজৰ দুখখিনি মনৰ মাজতে দমন কৰি ৰাখিছিল, সেইটোকে ক'বলৈ কি বুলি কৈছে, পেটত দুখ দমন কৰি ৰাখি থৈছিল। কিন্তু অসন্তোষ বাঢ়ি গ'লত, বাঢ়িটো আকৌ সত হস্ৰিকাৰ ওপৰত ৰেফ দিছে, বাঢ়ি গ'লত সৰহকাল ৰাখিব নোৱাৰিলে আকৌ আ দিছে, এনেকৈ সৰহকাল ৰাখি থ'ব নোৱাৰিলে এই হেতুকে তিৰোতা আৰু ল'ৰাৰ আগত পেট ভাঙি এইৰূপে ক'বলৈ ধৰিলে। আৰু ইমানখিনি সহ্য কৰিব নোৱাৰিলে, সকলোৱে দুখ চেপি খুন্দি ৰাখিছিল, সেইকাৰণে মুখ খুলি পেলাই পেট খুলি মানে কথাখিনি ক'বলৈ ধৰিলে, পেট ভাঙি বুলি দিছে, এইৰূপে ক'বলৈ ধৰিলে, বোলে অ' মোৰ প্ৰিয়া আৰু মোৰ পেটৰ ল'ৰাটিহঁত, তোমালোকৰ অতি বেথাৰ মিতিৰ যি মই সৰ্বনাশ হৈছোঁ, যে তোমালোকৰ অতি আপোন মানুহ মই অতি বেথাৰ মিতিৰ বুলি কৈছে যি বগীয়াজত স্বীকাৰ দিছে, মই সৰ্বনাশ হৈছোঁ। সৰ্বনাশটো আমি তালব্য স দিওঁ, ইয়াত দন্ত্য স দিছে, হৈছোঁটো আমি দ্বিতীয় স দিওঁ, ইয়াত প্ৰথম স দিছে। এই এনেকুৱা ধৰণৰ কথাবোৰকে তোমালোকে একদম তন্নতন্নকৈ চাব লাগিব আৰু উদাহৰণ হিচাপে দিব লাগিব। মই সৰ্বনাশ হৈছোঁ কিয়নো মোৰ ওপৰত এটা বোজাই হেঁচি আছে, যে মোৰ ওপৰত এনেকুৱা এটা বোজা আছে, হেঁচি ধৰি আছে যে মই সৰ্বনাশ হ'বলৈ গৈছোঁ। আৰু মই বতৰা পাই স্বৰূপকৈ জানিছোঁ আমাৰ এই নগৰ স্বৰ্গৰ জুইৰে পুৰি যাব। আৰু মই এটা নিশ্চিতভাৱে কথা ক'ব পাৰিছোঁ যে একুৰা জুয়ে যেন আমাৰ এই নগৰখন চাৰখাৰ কৰি দিব, সাৰিবলৈ যদি কোনো উপায় নোলায় সেই ভয়ংকৰ বিনাশৰ কালত তুমি মোৰ ঘৈণী আৰু মোৰ প্ৰিয় ল'ৰাটিহঁত, তোমালোকো মোৰে সৈতে বৰ দুখেৰে সৰ্বনাশ হ'বা। আৰু এই জুইকুৰাৰ পৰা যদি আমি সাৰিবলৈ চেষ্টা নকৰোঁ তেতিয়াহ'লে মোৰ ল'ৰাটো, মোৰ প্ৰিয়া, সকলোকে কৈছোঁ তোমালোকো মোৰ দৰে সৰ্বনাশ হ'বা, এতিয়াহ'লে একো উপায় নেদেখোঁ, তেতিয়া কিন্তু মোক কৰিবলগীয়া একো নাথাকিব। এই কথা শুনি তাৰ পৰিয়ালৰ বৰ উৰুমি লাগিল। উৰুমি লাগিল মানে ঘৰত হোৱা ধোৱা লাগিল, কিবা হ'ল তাৰ কথা স্বৰূপ বুলি পতিয়ালে। তাৰপিছত সকলোৱে বিশ্বাস কৰিলে, এনে নহয়, সকলোৱে ক'বলৈ ধৰিলে যে এনেকুৱানো নহয়, কেনেকৈ হ'বনো এনেকুৱা, তাৰ মূৰত পাগল বায়ু সোমাই বলিয়া কৰা জানিলে যে ই পগলা হ'ল হ'বলা, সেইকাৰণে যিটি কথা কৈছে, এইবুলি ভাবিছে। বাক্যটো কেনেকৈ দিছে, তাৰ মূৰত পাগল বায়ু সোমাই বলিয়া কৰা জানিলে। তাতে গধূলি বেলি হোৱাটো আকৌ আ দিছে, টোপনিৰ মূৰৰ বায়ু শান্ত হ'ব বুলি আশা কৰি বেগাই খাটত শুৱাই থ'লে। তাৰপিছত গধূলি হৈ আহিলে দেখি যে এনেকুৱা কথা, উল্টা পুল্টা কথা কোৱাৰ কাৰণে খৰখেদাকৈ কি কৰিলে, বিচনাত শুৱাই থৈ দিলে, খাটত শুৱাই থৈ দিলে। কিন্তু দিনত যেনে দুখ ৰাতিও তেনে, কিন্তু একো পৰিৱৰ্তন নেদেখিলে, দিনত যিবোৰ কৈ আছে ৰাতিও কৈ আছে, একেধৰণৰ কথা। এইকাৰণে টোপনিয়ে ন ধৰি দীঘল নিশ্বাস, টোপনি নাহিল তাৰমানে, টোপনিয়ে ন ধৰি বুলি কৈছে, দীঘলটো দন্ত্যদত হস্ৰিকাৰ দিছে, দীঘল নিশ্বাস মানে হুমুনিয়া, চকুলোৰ এৰে নিয়ালে, গোটেই ৰাতিটো কান্দি কাটি পাৰ কৰিলে। পাছে ৰাতিপুৱালত তোমাৰ কেনে হৈছে বুলি সিহঁতে সুধিলে, সি ক'লে বোলে কেৱল বেয়া, ক'লে যে বেয়াই, মই একো ভাল হোৱা নাই, মই একেদৰে আছোঁ। পাছে সিহঁতক আগৰ কথা ক'বলৈ ধৰাত সিহঁতৰ তান মন হৈ আওকাণ কৰিলে আৰু চোকা কঠিন ব্যৱহাৰেৰে ইয়াৰ ৰোগ গুচাম বুলি মনেৰে পাঙিলে। আৰু যেতিয়া কথাবোৰ ক'বলৈ ধৰিলে তেতিয়া ঘৰৰ মানুহে ভাবিলে যে ইয়াক কিবা অলপ ইয়াক কিবা বেমাৰ হৈছে, এই ৰোগটো গুচাবলৈ আমি অকণমান কঠোৰ হ'ব লাগিব আৰু কি বুদ্ধিয়ে ইয়াক বেমাৰটো নাইকিয়া কৰিব পাৰি, কেনেকৈ তাত টোপনি আহিব পাৰি এইবোৰ চিন্তা কৰিলে। কেতিয়াবা তাক নিন্দা কৰে, যি টি কৈ থকাৰ কাৰণে হাঁহে, কেতিয়াবা দাবি দিয়ে মানে গালি পাৰে, কেতিয়াবা এৰি দিয়ে, তাৰে সৈতে একো নকয় আৰু কেতিয়াবা উত্তৰ নিদিয়ে। এই হেতুকে সিহঁতলৈ মৰম লাগি সিহঁতৰ নিমিত্তে প্ৰাৰ্থনা কৰিবলৈ আৰু আপোনাৰ দুখৰ সুখ কৰিবৰ নিমিত্তে সি আপোনাৰ খোটালি সোমাই সোমাই থাকিবলৈ ধৰিলে। সেইকাৰণে দেখিলে যে এই মানুহখিনিয়ে মোৰ কথাটো বিশ্বাসো কৰা নাই, কেতিয়াবা হাঁহিছে, কেতিয়াবা কঠোৰ হৈছে, গতিকে ইহঁতক কেনেকৈ মানে সুমতি দিব পাৰি এই কথা ভাবিয়ে নিজৰ ৰুমতে সোমাই থাকি নিজৰ দুখ সুখ সুখটো দন্ত্য স দিছে। সেইকাৰণে নিজৰ খোটালি মানে নিজৰ ৰুমত সোমাই থাকিবলৈ ধৰিলে আৰু কেতিয়াবা পুথি পঢ়ি, কেতিয়াবা কিতাপ পঢ়ে, কেতিয়াবা প্ৰাৰ্থনা কৰে, কেতিয়াবা খেতি পথাৰত অকলশৰে ঘূৰি ফুৰে। এইৰূপে কিছুদিন কাল এনেকৈ ঘূৰি ফুৰিবলৈ ধৰিলে যে কোনেও মোৰ কথা যিহেতু বিশ্বাস নকৰে, এতিয়া কি হ'বলৈ গৈ আছে, মইতো সৰ্বনাশ হ'লোঁ, এই সকলো সৰ্বনাশ হ'ব, কথাটো কলত আকৌ তাহাঁতে মোক বলিয়া হৈছে বুলি ভাবিছে, গতিকে অকলে অকলে তেওঁ ঘূৰি ফুৰিছে। পাছে এদিন পথাৰত ফুৰি আপোন আচৰৰ দৰে পুথি পঢ়ি মনে বৰ অসন্তোষ হোৱা তাক দেখিলোঁ। তেতিয়া ঔপন্যাসিকে কৈছে, এদিন তেনেকৈ পথাৰত ঘূৰি ফুৰোঁতে নিজৰ মতে ঘূৰি ফুৰোঁতে কিতাপ পত্ৰ পঢ়ি তাক দেখিলোঁ যে সি যেন সন্তুষ্ট নহয়, অসন্তুষ্ট হোৱা তাক দেখিলোঁ আৰু পঢ়ি চাওঁতে আগৰ দৰে ফুটাই এটাহ পাৰি বুলিলে। আকৌ তাক যেতিয়া লক্ষ্য কৰিলোঁ তেতিয়া দেখিলোঁ সি আকৌ চিঞৰি কৈছে, পৰিত্ৰাণ পাবলৈ মই কি কৰিম, আৰু ইফালে সিফালে চাই লৰ মাৰি যাব খোজা যেন তাক দেখিলোঁ আৰু যেন ভয় খাইছে, যেন তিনি দৌৰিব খুজিছে, কিন্তু কোন বাটে যাম, কলৈ যাম, ইয়াক বুজিব নোৱাৰি ৰৈ আছিল। তেতিয়া উপদেশক নামে এজন মানুহক তাৰ ওচৰলৈ যাবৰ দেখিলোঁ। তেতিয়া উপদেশ দন্ত্য স দিছে, তেওঁৰ ওচৰলৈ গৈ থকা দেখিলোঁ তেনেকুৱা ধৰণৰ এজন নামৰ মানুহে। সি তাত সুধিলে বোলে তুমি কিয় কান্দিছা, উপদেশে সুধিলে তুমি কিয় কান্দিছা, কেলে, সেয়া এটা মোৰ হাতত যি পুথি আছে তাৰে বুজিছোঁ, মই যিবোৰ কিতাপ পঢ়ি আছোঁ এতিয়া মই বুজিছোঁ, সেইবোৰ পঢ়ি মই এটা কথা বুজিছোঁ, মই মৰিবলৈ দণ্ডৰ আজ্ঞা আছে, মোৰ মৃত্যু নিশ্চিত, মানে কিবা যেন আদেশ দিয়া আছে ভগৱানৰ, দণ্ড দিয়াৰ আজ্ঞা আছে, আজ্ঞাটো গত জিয়কাৰ আকাৰ লিখিছে, আছেটো প্ৰথম চলিছে, তাৰপাছে সুধলৈ আহিব লগা তাক কৰিবলৈ মোৰ ইচ্ছা নাই, গতিকে ইয়াকো কৰিবলৈ শক্তি নাই, মই বিবেচনা কৰি ইয়াকে জানো যে মই যি বুজিলোঁ পঢ়ি শুনি যে মোক দণ্ড দিয়া হৈছে, দণ্ড দিবলৈ আজ্ঞা আছে, সেইকাৰণে মই শুধৰণীও হ'ব নোৱাৰোঁ আৰু শুধৰণী হ'বলৈ মোৰ ইচ্ছাও নাই, শক্তিও নাই, মই সেইকাৰণে এইটো জীৱনেই মানে মই বাঞ্ছা কৰিছোঁ। তেতিয়া উপদেশকে ক'লে, তেতিয়া সেই মানুহজনে ক'লে যে জীয়াই থকাত কত দুখ আছে, জীয়াই থাকিবলৈ হ'লে দুখ থাকিবই, ইয়াকে দেখি কিয় মৰিবলৈ ইচ্ছা নাই, গতিকে জীয়াই থকাত দুখ আছেই, কিন্তু তুমি মৰিবও নিবিচাৰা। তাতে সেই মানুহে উত্তৰ কৰিলে, কাৰণ এই মোৰ পিঠিত যি ভাৰ আছে সি মোৰ মৈদামতকৈ তললৈ নিব, যে মই জীয়াই থাকিব এইকাৰণেই নিবিচাৰোঁ যে মই জীয়াই থাকিব এইকাৰণেই কষ্ট পাইছোঁ যে মোৰ পিঠিত এটা বোজা আছে, যিটো বোজাই মোক ইমান প্ৰতিদিনে হেঁচা মাৰি ধৰি গৈ আছে যে মোৰ মৈদামত হ'লেও তাতকৈও যেন তললৈ মোক হেঁচি লৈ যাব আৰু মই পাতালত পৰিমগৈ, ইয়ালৈ মোৰ ভয়, সেয়া এটা মই যদি বন্দীশালত সোমাবলৈ যুগুত নহওঁ, যদি মোক মই যদি ইচ্ছা নকৰোঁ যে মই বন্দীশালত সোমাই থাকিম, তেন্তে সুধলৈ আৰু তাৰ পৰা দণ্ডলৈকো যাবলৈ কোনো মতে সমৰ্থ নহওঁ, আৰু বন্দীশালত সোমাই থাকিবলৈও মই প্ৰস্তুত নহয়, কাৰণ মই শাস্তিও বাঞ্ছা নকৰোঁ। এইবিলাক কথা ভাবিয়ে মই কান্দোঁ যে মই বন্দী হৈও থাকিব নোৱাৰোঁ, মোৰ মৃত্যুলৈকো ভয় লাগে, মই জীয়াইও থাকিব নোৱাৰোঁ, মই এতিয়া কি কৰোঁ। তেতিয়া উপদেশকে ক'লে, তোমাৰ যদি এনে অৱস্থা হয় কি কাৰণে থিয় হৈ ৰৈ আছা, সি উত্তৰ কৰিলে, কোন পোনে আঁৰ লাগে তাক মই নেজানো, যে কোনফালেনো যাব লাগে, কোনটো পথেদি যাব লাগে মই সেই কথাটো নেজানো। তেতিয়া উপদেশকে তাৰো এখন নুৰিওৱা ছাল দিলে, তাৰ ভিতৰ ফালে এনে লিখা আছিল, আগলৈ হ'ব লগা ক্ৰোধৰ পৰা পলাই যাবা। এখন কাপোৰ দিলে আৰু কাপোৰখন গাত মেৰিয়াবলৈ দিলে, আৰু তাৰ ভিতৰফালে লিখা আছিল, যদি তোমাৰ মনলৈ কিবা খং ৰাগ আহে তেতিয়াহ'লে সেইবিলাকক তুমি দমন কৰিবলৈ চেষ্টা কৰিবা, আগলৈ হ'ব লগা ক্ৰোধৰ পৰা পলাই যাবা। সি তাক পঢ়ি উপদেশলৈ একেথৰে চাই সুধিলে, কোন ফললৈ পলাব লাগে? তাতে উপদেশকে এখন বহল পথাৰৰ সিফাললৈ আঙুলিৰে পোনাই দেখুৱাই ক'লে, বুলিলে, সৌখন সৰু দুৱাৰ দেখিছেনে? পথাৰখনলৈ দেখুৱাই ক'লে। সি ক'লে, নেদেখোঁ, নাই দেখা। তেতিয়া আকৌ সুধিলে, সৌখিনিতে জপি থকা দীপ্তি তাক দেখিছানে? সিফালে যে এটা পোহৰ আছে পথাৰখনৰ সিপাৰে দীপ্তি, সেই পোহৰটো তুমি দেখিছানে? সি বুলিলে, মই দেখোঁ দেখোঁ যেন কৰে, অলপ অলপ পোহৰটো দেখা যেন লাগিছে। তেতিয়া উপদেশকে ক'লে, সেই দীপ্তি তোমাৰ চকুত লগাই ৰাখি তালৈ পোনাই গৈ থাকিবা, যে সেই পোহৰটো য'ত দেখিছা সেই পোহৰটো ফালেই তুমি পোন হৈ পোন কৰি গৈ থাকিবাচোন, তেহে দুৱাৰ দেখিবা, তেতিয়া এখন দুৱাৰ দেখিবা, তাত চপৰিয়ালে তুমি কি কৰিব লাগে তাক তোমাক কোৱা যাব, আৰু তাত যেতিয়া তুমি দুৱাৰত গৈ ঢকিয়াবাগৈ তেতিয়া তুমি গম পাবা যে তুমি কি কৰিব লাগে। সেইৰূপে মই সামাজিকত দেখোঁতে সেই মানুহ লৈবলৈ ধৰিলে, তেনেকৈয়ে মই সপোনত দেখি থাকোঁতে সেই মানুহজনে সেইফালেদি সেই পোহৰটো ফালে যাবলৈ ধৰিলে। আপোনাৰ ঘৰৰ পৰা বৰ আঁতৰ নৌ হওঁতে ল'ৰা দেউতাই তাক যোৱা দেখি ৰিঙিয়াই ৰিঙিয়াই উভতি আহিবলৈ মাতিলে, আৰু তেনেকৈ গৈ থকা দেখি ঘৰৰ ল'ৰা তিৰোতাই কোনফালেনো গৈছে বুলি চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে। সি কিন্তু সি কাণত সোপা দি সেই চিঞৰ বাখৰবোৰ নুশুনিবলৈ কাণত সোপা দি পৰম আয়ুস পৰম আয়ুস অনন্ত পৰম আয়ুস বুলি লৰি গৈ পাছলৈ নেচাই পথাৰৰ মাজলৈ পলাই গুচি গ'ল। আৰু এনেকৈ আয়ুস আয়ুস বুলি পৰম আয়ুস বুলি চিঞৰি চিঞৰি পথাৰৰ মাজলৈ গুচি গ'ল। এইটো এটা সম্পূৰ্ণ এটা সপোনৰ এটা বৰ্ণনা, আৰু সেই সপোনৰ বৰ্ণনাটোকে ইয়াত উপন্যাসৰ এটা অংশ হিচাপে ইয়াত দিছে। গতিকে মই তোমালোকক মাজে মাজে যিবোৰ কথা কৈ গ'লোঁ যে অৰুণোদয়ৰ সময়ৰ গদ্যশৈলী সেইটো তোমালোকে মন কৰিব লাগিব, সেইখিনি সময়ত কেনেকৈ লিখিছিলে, কাৰণ অৰুণোদয়ৰ গদ্য সম্পৰ্কে তোমালোকক আগতে কোৱাই আছে। গতিকে এই কথাখিনি তোমালোকে চাবা, আৰু তোমালোকৰ ক্লাছৰুমত মই গুগলৰ পৰা চাৰ্চ কৰিও এটা দিছোঁ, তাতো কিছুমান লক্ষণ আছে কেনেধৰণে সেই সময়ত লিখা হৈছিল, মনৰ ভাৱবোৰ কেনেকৈ বুজোৱা হৈছিল, কেনেকুৱা বৈয়াকৰণিক দিশটোক উত্তৰ দিবা, কি কি শব্দ ব্যৱহাৰ কৰিছিল, বাক্য গাঁথনি কেনেকুৱা আছিল, এই গোটেইবিলাক উদাহৰণ দি অৰুণোদয়ৰ গদ্যশৈলী তোমালোকে লিখিব লাগিব আৰু পাঠটোৰ মূল কথাখিনি জানিব লাগিব। এইটোৱেই আজি পাঠটো সম্পূৰ্ণ কৰি দিলোঁ। ধন্যবাদ।